চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমাৰ মৰমীয়াল প্ৰভু যীশুৰ মহান নামেৰে আপোনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
অকলে আহিছো মই, অকলে যামগৈ, অকলে আহিছো মই, অকলে যামগৈ, দুদিনীয়াই জীৱন নাত সামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, অকলে আহিছো অকলে যামগৈ, অকলে আহিছো অকলে যামগৈ, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন, দুদিনীয়াই জীৱন নাত কামৰি থৈ অবিন। সংসারতে লোভে মোহে আগুরি ধরে, মায়া ভরায় সংসারতে লোভে মোহে আগুরি ধরে, জীবন মরুর মরিসি কাবুর আজি আছে কাইলৈ না, অকলে আহিছো অকলে যামগৈ, অকলে আহিছো অকলে যামগৈ, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন।
প্ৰাণকৰ্তা যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আশা কৰো আপুনি এই বাইবেল শিক্ষামূলক অনুষ্ঠানটিৰ নিয়মীয়া শ্ৰোতা। আপুনি বাৰু আমালৈ কেতিয়াবা চিঠি পত্ৰ লিখিছেনে? যদি নাই লিখা তেন্তে আজিয়েই লিখি পঠাওকচোন। আমাৰ অনুষ্ঠান সম্পৰ্কে আপোনাৰ ব্যক্তিগত মতামত জানিবলৈ আমি অধীৰ আগ্ৰহেৰে বাট চাই থাকোঁ। আমাৰ সৈতে যোগাযোগৰ ঠিকনাটি হৈছে
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি নিশ্চয় আমাৰ যোৱা অনুষ্ঠানটি শুনিছিল। যোৱা অনুষ্ঠানত আমি মুঠিয়ে লিখা শুভবাৰ্তাৰ 15 নম্বৰ অধ্যায়টোৰ শেষলৈকে আলোচনা কৰিছিলোঁ। ঠিক সেইদৰে আজিৰ অনুষ্ঠানত আমি এই মুঠিয়ে লিখা শুভবাৰ্তাৰ 16 নম্বৰ অধ্যায়টোৰ শেষলৈকে আলোচনা কৰিম। কিন্তু তাৰ আগতে প্ৰাৰ্থনাত মূৰ দুৱাওঁ হওক। হে স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, আমাৰ প্ৰতিজনৰে পৰিত্ৰাণৰ কোঠ আপোনাৰ চিৰযুগমীয়া প্ৰেমৰ বাবে আপোনাক কৃতজ্ঞতা জনাইছো, কিয়নো আপুনি আমাক পাপৰ পৰা উদ্ধাৰ কৰিবলৈ আপোনাৰ একেজাত পুত্ৰকে জগতলৈ পঠাই দিলে। সেয়েহে আজি আমি আপোনাৰ চৰণত গোট খাই আপোনাক স্তুতি কৰিবলৈ এনে সুযোগ পাইছো। হে দয়ালু, সেই পৰিত্ৰাণৰ বাৰ্তাকেই এই অনুষ্ঠানৰ মাধ্যমেৰে ৰাইজৰ মাজত বিৰাবলৈ আশীৰ্বাদ কৰক, যাতে আপোনাৰ পবিত্ৰ বচন শুনাৰ দ্বাৰাই শ্ৰোতাৰ হৃদয়ত বিশ্বাসে স্থিতি লয়। এনে যাচনা নাচৰতীয়া প্ৰভু যীশুৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আপোনাৰ হাতত যদি বাইবেল আছে তেনেহ'লে মুঠিয়ে লিখা শুভবাৰ্তা 16 নম্বৰ অধ্যায়ৰ প্ৰথম পদৰ পৰা মেলি লওকচোন। আৰু যদিহে নাই, অনুগ্ৰহ কৰি মনোযোগ দি শুনি যাব। পাঠ কৰি দিছো 1 নম্বৰ পদৰ পৰা 3 নম্বৰ পদলৈকে। তেতিয়া ফৰিচী আৰু চদ্দুকীবিলাকে ওচৰলৈ আহি তেওঁক পৰীক্ষা কৰি আকাশৰ পৰা কোনো এটা চিন তেওঁবিলাকক দেখুৱাবলৈ নিবেদন কৰিলে। কিন্তু তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে, সন্ধ্যাপৰত তোমালোকে কোৱা বতৰ ভাল, কিয়নো আকাশ ৰঙা হৈছে, আৰু ৰাতিপুৱা কোৱা আজি বতৰ বেয়া, কিয়নো আকাশ ৰঙা হৈছে আৰু মেঘাইছেও। তোমালোকে আকাশৰ ৰূপ প্ৰভেদ কৰিব জানা, কিন্তু কালৰ চিন নোৱাৰা। এই মুঠি 12 নম্বৰ অধ্যায়ৰ 38 পদতো অধ্যাপক আৰু ফৰিচীবিলাকে এটা চিন বিচাৰিছিল। সেই সময়ত প্ৰভুৱে তেওঁলোকক জোনাৰ চিনটো দিছিল। তেওঁ তাকেই আকৌ কৰিবলৈ গৈছে, কিন্তু তেওঁ প্ৰথমতে সেই বিষয়টোলৈ তেওঁলোকৰ মনোযোগ আকৰ্ষণ কৰিছে যে তেওঁবিলাকে যদিও বতৰ পৰীক্ষা কৰিবলৈ খুব ভালদৰে জানে, তথাপি কালৰ চিন জানিবলৈ তেওঁবিলাক সমৰ্থ হ'ব পৰা নাই। আচলতে ধৰ্মীয় নেতাবিলাকে প্ৰভু যীশুক পাকত পেলাবলৈ চেষ্টা কৰিছে, আৰু সেয়েহে তেওঁ নিজৰ লোকসমূহক সিবিলাকৰ পৰা সাৱধান হ'বলৈ সকীয়াই দিছে। মন কৰিব যে এই দ্বিতীয়বাৰ তেওঁ সিবিলাকক হে কপটীয়াবিলাক বুলি সম্বোধন কৰিছে, যদিও আমাৰ অসমীয়া ভাঙনিৰ বাইবেলত সেইবুলি উল্লেখ কৰা হোৱা নাই। 4 নম্বৰ পদ, এই কালৰ দুষ্ট আৰু ব্যভিচাৰী মানুহে চিন বিচাৰে, কিন্তু জোনাৰ চিনৰ বাহিৰে সিহঁতক একো চিন দিয়া নহ'ব। তেতিয়া তেওঁবিলাকক এৰি গুচি গ'ল। আমাৰ প্ৰভুৱে তেওঁবিলাকক অনেক চিন দেখুৱাইছিল, কিন্তু তেওঁবিলাকে সেইবোৰ গ্ৰহণ কৰা নাছিল। দ্বিতীয়বাৰৰ বাবে তেওঁ জোনাৰ চিনটো দেখুৱাব বুলি ভৱিষ্যৎবাণী কৰিছে। আমি ইতিমধ্যে পাৰ হৈ অহা মুঠি 12:40 তেওঁ কৈছিল, কিয়নো জোনা যেনেকৈ 3 দিন 3 ৰাতি বৰ মাছৰ পেটত আছিল, তেনেকৈ মানুহৰ পুত্ৰও 3 দিন 3 ৰাতি পৃথিৱীৰ ভিতৰত থাকিব। এই ফৰিচী আৰু চদ্দুকীবিলাকে সেইটোকে এটা চিন বুলি গ্ৰহণ কৰা নাছিল। এই অধ্যায়ত আমি যীশুৰ বিষয়ে 3টা মূল বিষয় দেখিম। ফৰিচী আৰু চদ্দুকীবিলাকে তেওঁক এজন প্ৰবঞ্চক যেন বিবেচনা কৰিছিল, আৰু তেওঁই যে মচীহ তাক বিশ্বাস নকৰিছিল। সাধাৰণ লোকসমূহে তেওঁক জোহন বাপ্তাইজক, এলিয়া, জিৰিমিয়া বা অন্য কোনো ভাৱবাদী বুলি ভাবিছিল। যদিও তেওঁবিলাকে সম্পূৰ্ণভাৱে চিনি পোৱাত বিফল হৈছিল, তথাপি তেওঁবিলাকৰ ধাৰণাটো প্ৰশংসাসূচক আছিল। তেওঁৰ শিষ্যবিলাকে তৃতীয়টো মূল বিষয় পৰিৱেশন কৰে। তেওঁবিলাকে বিশ্বাস কৰিছিল যে যীশুৱেই মচীহ খ্ৰীষ্ট, জীৱিত ঈশ্বৰৰ পুত্ৰ। ফৰিচী আৰু চদ্দুকীবিলাকে এটা চিন বিচাৰিছিল। যীশুৱে কৈছিল যে জোনা ভাৱবাদীৰ চিনটোৰ বাহিৰে তেওঁবিলাকক আন কোনো চিন দিয়া নহ'ব। তাৰ পাছত তেওঁ এই ধৰ্মীয় নেতাবিলাকৰ খমিৰৰ পৰা তেওঁৰ শিষ্যবিলাকক সাৱধান কৰি দিছে। পাঁচৰ পৰা সাত নম্বৰ পদলৈকে পাঠ কৰি দিম। পাছে সিপাৰলৈ যাওঁতে শিষ্যবিলাকে পিঠা ল'বলৈ পাহৰি গ'ল। যীশুৱে তেওঁলোকক ক'লে, চাবা, তোমালোকে ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হ'বা। তাতে তেওঁলোকে ইজনে সিজনে কোৱামেলা কৰি ক'লে, অ' আমি পিঠা নললোঁ। খমিৰ সদায় মন্দতাৰ চিনস্বৰূপ, ই কেতিয়াও মংগল নুবুজায়। প্ৰভুৱে সেই খমিৰলৈ সাৱধান হ'বলৈ কৈছে। শিষ্যবিলাকে প্ৰথমতে খমিৰৰ অৰ্থটো বুজি পোৱা নাছিল। তেওঁবিলাকে পুনতেই পিঠাৰ কথা কৈছে বুলি ভাবিছিল। আঠ নম্বৰ পদৰ পৰা বাৰ নম্বৰ পদলৈকে পঢ়ি দিওঁ। কিন্তু যীশুৱে তাকে জানি ক'লে, হে অল্পবিশ্বাসীবিলাক, তোমালোকৰ পিঠা নোহোৱা হেতুকে ইজনে সিজনে কিয় এনেকুৱা মেলা কৰিছাহঁক? তোমালোকে এতিয়ালৈকে বুজা নাইনে? তোমালোকৰ মনত পৰা নাইনে? পাঁচ হাজাৰ পুৰুষৰ পাঁচোটা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা? আৰু চাৰি হাজাৰ পুৰুষৰ সাতোটা পিঠা আৰু তেতিয়া কেইটা পাচি তুলি লৈছিলা? মই পিঠাৰ বিষয়ে তোমালোকক কোৱা নাই, ইয়াক কিয় নুবুজা? কিন্তু ফৰিচী আৰু চদ্দুকীবিলাকৰ খমিৰলৈ সাৱধান হোৱা। তেতিয়া পিঠাৰ খমিৰলৈ নহয়, ফৰিচী আৰু চদ্দুকীবিলাকৰ উপদেশলৈহে তেওঁ সাৱধানে থাকিবলৈ দিলে, ইয়াকে তেওঁলোকে বুজিলে। যদিহে ই খোৱা পিঠাৰ কথাও আছিল, তেন্তে শিষ্যবিলাকে সোঁৱৰণ কৰা উচিত আছিল যীশুৱে এবাৰ পাঁচ হাজাৰ মানুহক আৰু এবাৰ চাৰি হাজাৰ মানুহক খুওৱা আচৰিত কৰ্ম দুটাৰ কথা। কিন্তু আচলতে খমিৰ বোলা কথাটোৰে পিঠাক বুজোৱা হোৱা নাছিল। আমাৰ প্ৰভুৰ ভাঙনি মতে খমিৰ মানে হৈছে মিছা উপদেশ, অৰ্থাৎ মন্দতা, কপটতা। খমিৰ কেতিয়াও শুভবাৰ্তাৰ প্ৰতীক নহয়। খমিৰ সদায়েই মন্দতাৰ চিনস্বৰূপ। এতিয়া আমি তেৰ নম্বৰ পদটো পাঠ কৰি দিম। পাছে যীশুৱে কৈশৰীয়া ফিলিপিৰ অঞ্চললৈ গৈ তেওঁৰ শিষ্যবিলাকক সুধিলে, বোলে, মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়? আপুনি যদি মানচিত্ৰত লক্ষ্য কৰে, তেন্তে তাত তিনিখন কৈশৰীয়া অঞ্চল বিচাৰি পাব। কৈশৰীয়া ফিলিপি অঞ্চলটো গালিল সাগৰৰ উত্তৰে আছিল। তাৰ মানে প্ৰভু এতিয়া উত্তৰাঞ্চলত আছে আৰু তেওঁ এনেকুৱা এটা অৱস্থাত আছে য'ৰ পৰা তেওঁ পোনে পোনে জিৰচালেম আৰু ক্ৰুচলৈ যাত্ৰা আৰম্ভ কৰিব। তেওঁ সেই যাত্ৰা আৰম্ভ কৰাৰ আগতে তেওঁৰ শিষ্যবিলাকৰ মনত দুটা কথা স্পষ্ট হ'বই লাগিব। প্ৰথমতে তেওঁ কোন হয় আৰু দ্বিতীয়তে তেওঁ কি কৰিবলৈ গৈ আছে। প্ৰিয় শ্ৰোতা, খ্ৰীষ্টীয় বিশ্বাসী হিচাপে এই দুই কথাত আমি সকলো অতি স্পষ্ট হ'ব লাগে। তেওঁনো কোন আমি জানিব লাগে আৰু তেওঁ কি কৰিছিল তাকো আমি জানিব লাগে। আমি যাতে বিশ্বাসৰ অনুশীলন কৰিব আৰু পৰিত্ৰাণ পাব পাৰোঁ, তাৰ বাবে আমি এই কথাবোৰ জানিবৰ দৰকাৰ আছে, বুজিবৰ দৰকাৰ আছে। আমাৰ প্ৰভুৰ প্ৰথম প্ৰশ্নটোলৈ মন কৰকচোন। মানুহবিলাকে মানুহৰ পুত্ৰক কোন বুলি কয়, এইটো প্ৰশ্নকে তেওঁ এতিয়াও সুধি আছে আৰু সেইটো প্ৰশ্নৰ উত্তৰ আমাৰ এই বৰ্তমান সময়তো দিয়া হৈ আছে। এতিয়া যি লোকসমূহে তেওঁৰ পিছে পিছে গৈছিল তেওঁবিলাকৰ মতামত শুনিবলৈ পাম। যদি আপুনি বা মই আমাৰ নিজৰ চহৰৰ এটা বাটৰ কাষত এই প্ৰশ্নটো সুধো, তেন্তে আমিও বোধ কৰোঁ সেই একেধৰণৰ উত্তৰকেই পাম, কাৰণ লোকসমূহ এতিয়াও প্ৰভু যীশুৰ বিষয়ে বিমূৰত পৰি আছে। কোনো স্পষ্ট ধাৰণালৈ সকলো লোক এতিয়ালৈকে অহা নাই। চৈধ্য নম্বৰ পদ, তেওঁলোকে ক'লে, কোনোৱে জোহন বাপ্তাইজক, কোনোৱে এলিয়া, আন কোনোৱে জিৰিমিয়া বা ভাৱবাদীসকলৰ এজন বুলি কয়। কোনোৱে জোহন বাপ্তাইজক বুলি কয়। জোহন বাপ্তাইজক এজন মহান লোক আছিল। মানুহবিলাকে তেওঁক সেই বুলিয়েই স্বীকাৰ কৰিছিল। আমাৰ বৰ্তমান সময়তো এনে বহুতো লোক আছে যিসকলে কয় যে যীশু এজন মহান গুৰু আছিল। কিছুমানে যীশুৰ বিষয়ে কৈছিল যে তেওঁ এলিয়া আছিল। এলিয়া স্বৰূপেই এজন মহান ব্যক্তি আছিল আৰু বৰ্তমানো কিছুমানে কয় যীশু এজন মহান ব্যক্তি আছিল বুলি। আন কোনোৱে জিৰিমিয়া বুলি কয়। জিৰিমিয়া আছিল ক্ৰন্দনকাৰী ভাৱবাদী আৰু মানুহবিলাকে আমাৰ প্ৰভুক কন্দা অৱস্থাত দেখিছিল। লোকসমূহে তেওঁক এজন মহান ভাৱবাদী হোৱাৰ অধিকাৰ দিছিল বা ভাৱবাদীসকলৰ এজন বুলি কয়। আমাৰ মতেৰে যীশু যে ভাৱবাদী আছিল সেই ভাৱবাদী সম্পৰ্কে মতামতৰ এক বিভিন্নতা আছিল। গতিকে সেই সময়ৰ প্ৰায় লোকৰ এইবোৰ মতামত আছিল। এতিয়া প্ৰভু যীশুৱে তেওঁৰ পাচনীসকলৰ ফালে ঘূৰিছে আৰু তেওঁলোকক কৈছে, 15 আৰু 16 নম্বৰ পদ, তেওঁলোকক ক'লে, কিন্তু তোমালোকেনো মোক কোন বোলা? তাতে চিমোন পিতৰে উত্তৰ দি ক'লে, আপুনি সেই অভিষিক্তজনা জীৱনময় ঈশ্বৰৰ পুত্ৰ। এতিয়া এটা সিদ্ধান্ত গ্ৰহণ কৰিবলৈ আৰু এটা কথা স্বীকাৰ কৰিবলৈ এটা নিৰ্দিষ্ট সময় আহিল। চিমোন পিতৰ সেই দলটোৰ স্পষ্ট বক্তা আছিল। তেওঁ কৈছিল, আপুনি সেই অভিষিক্তজনা মানে মচীহজন বা খ্ৰীষ্ট, যিজনৰ বিষয়ে পুৰণি নিয়মত উল্লেখ কৰা হৈছিল আৰু প্ৰভু যীশু সেই সকলোবোৰ পুৰণি নিয়মৰ, পুৰণি বিধানৰ ভাৱবাণীৰ সিদ্ধিকৰণ আছিল। লগতে জীৱনময় ঈশ্বৰৰ পুত্ৰ, এইখিনিলৈকে সেইটোৱেই তেওঁৰ বিষয়ে কৰা আটাইতকৈ উত্তম স্বীকাৰোক্তি আৰু উচ্চমানৰ সমৰ্থন আছিল। সেইজনেই প্ৰভু যীশুখ্ৰীষ্ট। 17 নম্বৰ পদ, তেতিয়া যীশুৱে উত্তৰ দি তেওঁক ক'লে, হে জোনাৰ পুত্ৰ চিমোন, তুমি ধন্য, কিয়নো তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, কিন্তু স্বৰ্গত থকা মোৰ পিতৃয়েহে প্ৰকাশ কৰিছে। কেৱল পবিত্ৰ আত্মাইহে যিকোনো ব্যক্তিক খ্ৰীষ্টৰ কথা জনাব পাৰে। আজি কোনেও এনেয়ে যীশুক প্ৰভু বুলি মাতিব নোৱাৰে, কেৱল পবিত্ৰ আত্মাৰেহে পাৰে। কেৱল ঈশ্বৰৰ আত্মাইহে খ্ৰীষ্টৰ কথাবোৰ গ্ৰহণ কৰিব পাৰে আৰু সেইবোৰ আমালৈ প্ৰকাশ কৰিব পাৰে। প্ৰভু যীশুৱে কৈছিল, তেজ আৰু মাংসই ইয়াক তোমাৰ আগত প্ৰকাশ কৰা নাই, অৰ্থাৎ তোমালোকে মোৰ সৈতে থাকি ইয়াক জনা নাছিলা। কিছুমান মানুহে কোৱা আমি শুনো যে, অৱশ্যে মই যদি যীশুৰ সৈতে 3 বছৰ থাকিবলৈ পালোহেঁতেন তেন্তে মই তেওঁনো কোন হয় তাক সঁচাকৈ ভালদৰে জানিলোহেঁতেন। আপুনি বাৰু জানিলেহেঁতেননে? প্ৰিয় শ্ৰোতা, আপুনি আজিও তেওঁক জানিব পাৰে, কাৰণ ঈশ্বৰৰ আত্মাই তেওঁক আপোনালৈ প্ৰকৃতাৰ্থত জনাই আছে আৰু জনাব পাৰে। 18 নম্বৰ পদ, আৰু ময়ো তোমাক কওঁ যে তুমি পিতৰ, আৰু এই শিলৰ ওপৰত মই মোৰ মণ্ডলী স্থাপন কৰিম, আৰু নৰককুণ্ডৰ দুৱাৰে তাক পৰাজয় নকৰিব। এই পদটো আমি অলপ সাৱধানে চাব খুজিছো। প্ৰভু যীশুৱে তেওঁৰ মণ্ডলী কোনটো শিলত স্থাপন কৰিছিল? কিছুমান লোকে কয় যে এইটো চিমোন পিতৰৰ ওপৰত স্থাপন কৰা হৈছিল। আচলতে তেনেকুৱা নহয়, কাৰণ ইয়াত শব্দৰ এবিধ খেলা আছে। কিছুমানে আকৌ কয় যে চিমোন পিতৰে যিটো স্বীকাৰোক্তি দিছিল তাৰ ওপৰত খ্ৰীষ্টই তেওঁৰ মণ্ডলী স্থাপন কৰিছে। কিন্তু আমি এই কথাটোৰ সৈতেও একমত নহয়। শিলটোনো কোন? খ্ৰীষ্টই হৈছে সেই শিল। মণ্ডলী খ্ৰীষ্টৰ ওপৰতে স্থাপন কৰা হৈছে। আমি এই বিষয়ে চিমোন পিতৰৰ নিজৰ ব্যাখ্যা পাইছো। 1 পিতৰ 2:4 এইদৰে কৈছে, মানুহৰ দ্বাৰাই অগ্ৰাহ্য কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত আৰু বহুমূল্য জীৱনময় শিল যি সেই প্ৰভু। তেওঁ ইয়াৰ লগতে যীশুৱে 28 নম্বৰ অধ্যায়ৰ 16 নম্বৰ পদটো উল্লেখ কৰিছে, চোৱা মই চিউনত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ, যিজনে তেওঁত বিশ্বাস কৰে তেওঁ কোনোমতে লাজত নপৰিব। মণ্ডলীটো খ্ৰীষ্টৰ ওপৰত স্থাপন কৰা হৈছে আৰু তেওঁৱেই মূল ভেটি, কিয়নো যি স্থাপন কৰা হ'ল তাৰ বাহিৰে আন ভিত্তিমূল কোনেও স্থাপন কৰিব নোৱাৰে। সেই ভিত্তিমূল যীশুখ্ৰীষ্ট, 1 কৰিন্থিয়া 3:11। খ্ৰীষ্টই হৈছে সেই শিল আৰু তেওঁ কৈছে যে তেওঁ এই শিলৰ ওপৰতে তেওঁৰ মণ্ডলী স্থাপন কৰিব। প্ৰভুৱে যেতিয়া এই কথা কৈছিল মণ্ডলীটো তেতিয়াও ভৱিষ্যত অৱস্থাতেই আছিল। আৰু অনুগ্ৰহ কৰি এই কথা আমাক নক'ব যে পুৰণি নিয়মত কোনো মণ্ডলী আছিল, নাই, কাৰণ খ্ৰীষ্টৰ মৃত্যুৰ পিছত পুনৰুত্থান আৰু স্বৰ্গাৰোহণ হোৱালৈকে আৰু পবিত্ৰ আত্মা পৃথিৱীলৈ নামি নহা পৰ্যন্ত মণ্ডলীৰ কোনো অস্তিত্ব নাছিল। নৰককুণ্ডৰ দুৱাৰে মৃত্যুক সূচাইছে। নৰক শব্দটোক পুৰণি নিয়মত চিউল শব্দৰে বুজোৱা হৈছিল। মৃত্যুৰ দুৱাৰে খ্ৰীষ্টৰ মণ্ডলীক পৰাজয় নকৰিব, এই সময়ৰেই কোনোবা এটা দিনত প্ৰভুৱে নিজে স্বৰ্গৰ পৰা শব্দ কৰি নামি আহিব। সেই শব্দ এক প্ৰধান স্বৰ্গীয় দূতৰ মাতৰ দৰে আৰু এক তুৰিধ্বনিৰ দৰে লাগিব, কাৰণ খ্ৰীষ্টত মৃতবিলাকৰ উত্থান হ'ব। মৃত্যুৰ দুৱাৰে তেওঁৰ মণ্ডলীক পৰাজয় নকৰিব। ঊনৈশ নম্বৰ পদ, মই তোমাক স্বৰ্গৰাজ্যৰ চাবিবোৰ দিম, তাতে তুমি পৃথিৱীত যিহকে বন্ধ কৰা সেয়ে স্বৰ্গটো বন্ধ হ'ব, আৰু তুমি পৃথিৱীত যিহকে মুকলি কৰা সেয়ে স্বৰ্গটো মুকলি হ'ব। স্বৰ্গৰাজ্যৰ চাবিবোৰনো কি? সেইবোৰ কেৱল পিতৰকহে দিয়া হৈছিল নেকি? নহয়, যীশুৱে সেইবোৰ তেওঁবিলাকক দিছে যিবিলাকে পিতৰৰ দৰে স্বীকাৰোক্তি দিয়ে, যিবিলাকে খ্ৰীষ্টক ত্ৰাণকৰ্তাৰূপে জানে। আপুনি যদি ঈশ্বৰৰ সন্তান, তেন্তে আনবিলাকৰ দৰে আপোনাৰ হাততো সেই চাবি আছে। চাবিবোৰ আছিল সেই অধ্যাপকবিলাকৰ কাৰ্যালয়ৰ অধিকাৰৰ চিহ্নস্বৰূপ, যিবিলাকে লোকসমূহক শাস্ত্ৰৰ ভাঙনি কৰি দিছিল। আজি প্ৰতিজন খ্ৰীষ্টীয় বিশ্বাসীৰেই শাস্ত্ৰ আছে, আৰু সেয়েহে চাবিবোৰো আছে। বিশ নম্বৰ পদ, তেতিয়া সেই অভিষিক্তজনা তেওঁ বুলি কাকো নকবলৈ তেওঁ শিষ্যবিলাকক আজ্ঞা দিলে। প্ৰভুৱে এই অনুৰোধটো এইকাৰণে কৰিছিল যে তেওঁ কোন, কেৱল সেই জ্ঞানটোৱে আপোনাক ৰক্ষা নকৰে। পৰিত্ৰাণ বিচাৰি পাবলৈ তেওঁ কোন আৰু তেওঁ কি কৰিছিল দুয়োটা জানিব লাগিব, আৰু তেওঁক বিশ্বাসেৰে গ্ৰহণ কৰিব লাগিব। একৈশ নম্বৰ পদ, সেই সময়ৰে পৰা যীশুৱে তেওঁৰ শিষ্যবিলাকক দেখুৱাবলৈ ধৰিলে যে তেওঁ জিৰচালেমলৈ গৈ বৃদ্ধলোক, প্ৰধান পুৰোহিত আৰু অধ্যাপকসকলৰ পৰা অনেক দুখ ভোগ পায় আৰু মৃত্যু ভোগ কৰি তিনিদিনৰ দিনা পুনৰাই উঠিব লাগিব। ইয়াকেই প্ৰভু যীশুৱে আপোনাৰ আৰু মোৰ বাবে কৰিছিল, আৰু এইটোৱেই শুভবাৰ্তা যে শাস্ত্ৰমতে খ্ৰীষ্ট আমাৰ পাপবোৰৰ বাবে মৰিছিল, মৈদাম দিয়া হৈছিল আৰু পুনৰ জি উঠিছিল। তেওঁ কোন আপুনি জানিবই লাগিব, তেওঁ আপোনাৰ বাবে কি কৰিছিল তাক আপুনি জানিবই লাগিব। আৰু যদি এই দুটা কথা আপুনি জানে আৰু বিশ্বাসেৰে সেইবোৰত নিৰ্ভৰ কৰি তেওঁক গ্ৰহণ কৰে, তেন্তে আপুনি পৰিত্ৰাণ পায়। বাইশ নম্বৰ পদ, তেতিয়া পিতৰে তেওঁক এফলীয়াকৈ নি অনুযোগ কৰিব ধৰিলে, বোলে, হে প্ৰভু, ঈশ্বৰে আপোনাক দয়া কৰক, সেয়ে আপোনালৈ কেতিয়াও নঘটিব। আচলতে পিতৰে কৈছিল যে আপুনিয়েই মচিহ, আপুনিয়েই ঈশ্বৰৰ পুত্ৰ, আপুনি নাযাব, আপুনি ক্ৰুচলৈ যাব নোৱাৰে। প্ৰিয় শ্ৰোতা, দেখিছেনে যে ক্ৰুচে কি সূচায় তাক পাচনিবিলাকে এতিয়াও একেবাৰেই বুজা নাই। তেইছ নম্বৰ পদ, কিন্তু তেওঁ ঘূৰি পিতৰক ক'লে, মোৰ পাছলৈ গুচি যা ছয়তান, তই মোৰ বিঘ্নিস্বৰূপ, তই ঈশ্বৰৰ কথা নাভাবি মানুহৰ কথাহে ভাবিছ। যীশু যে ক্ৰুচত বলি হৈছিল, মৈদাম দিয়া হৈছিল আৰু পুনৰ মৃত্যুৰ পৰা জি উঠিছিল, সেই শুভবাৰ্তা হেয়জ্ঞান কৰা যিকোনো কথাই আচলতে ছয়তানৰ কথা। যেতিয়া এজন মানুহে এই সত্যবোৰ অস্বীকাৰ কৰে, সেয়াও ছয়তানৰ কথা। প্ৰথম পিতৰ দ্বিতীয় অধ্যায় চৌব্বিছ পদত এই বুলি কৈছে, আৰু আমি যেন পাপৰ সম্বন্ধে মৰি ধাৰ্মিকতাৰ সম্বন্ধে জীওঁ, এইকাৰণে তেওঁ কাঠৰ ওপৰলৈ তেওঁৰ শৰীৰত আমাৰ পাপৰ ভাৰ বৈ নিলে, তেওঁৰ হাঁচৰ দ্বাৰাই তোমালোক সুস্থ হলা। পিতৰৰ বুদ্ধিত কেনে এক পৰিৱৰ্তন ঘটিছিল, সেই একেজন পিতৰেই পাছত এনেদৰে লিখিছিল। আমাৰ প্ৰভুৱে পিতৰক কৈছিল, মোৰ পাছলৈ গুচি যা ছয়তান। ভাবি চাওকচোন, যিজন পিতৰে ইয়াত অলপ আগতে ঈশ্বৰৰ আত্মাৰ দ্বাৰাই ক'ব পাৰিছিল যে যীশুৱেই ঈশ্বৰৰ পুত্ৰ, তাৰ অলপ পাছতেই ছয়তানে তেওঁক ভুৱা দিবলৈ পাৰিছিল। চৌব্বিছ নম্বৰ পদ, তেতিয়া যীশুৱে তেওঁৰ শিষ্যবিলাকক ক'লে, কোনোৱে যদি মোৰ পাছত আহিবলৈ ইচ্ছা কৰে, তেন্তে তেওঁ নিজকে দমন কৰক আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। বেছিভাগ লোকে এই পদটোক এই বুলি ভাঙনি কৰে যে তেওঁ নিজকে সুখ ভোগৰ পৰা দমন কৰক। এই পত্ৰই কৈছে যে তেওঁ নিজকে দমন কৰক। আপুনি ইতিমধ্যে জানে যে জগতত আপুনি নিজকে দমন কৰিব পাৰিছে মানে আপুনি অত্যন্ত দৃঢ় হ'ব পাৰিছে। আমি কিন্তু ভাত খাই উঠি খোৱা মুখ শুদ্ধিৰ মিঠাইকণৰ পৰাও মনটোক বান্ধি ৰাখিবলৈ অসমৰ্থ। সেয়েহে মই নিজকে সম্পূৰ্ণ দমন কৰাটো অতি কঠিন কাম। মই নিজকে দমন কৰা মানে নিজৰ ঠাইত খ্ৰীষ্টক ক্ৰুচত আঁৰি দিয়া আৰু নিজৰ ক্ৰুচ তুলি লৈ মোৰ পাছে পাছে আহক। আমি খ্ৰীষ্টৰ ক্ৰুচ তুলি ল'ব নালাগে। কিন্তু আমি নিজৰ ক্ৰুচহে তুলি ল'ব লাগে। আমি যদি তেওঁৰ পাছে পাছে যাওঁ তেন্তে আমাৰ প্ৰত্যেকৰ বাবে এডালকৈ ক্ৰুচ আছে। 25-27 কিয়নো যিকোনোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিব খোজে তেওঁ তাক হেৰুৱাব, কিন্তু যিকোনোৱে মোৰ নিমিত্তে নিজৰ প্ৰাণ হেৰুৱাই তেওঁ তাক পাব। কাৰণ কোনো মানুহে গোটেইখন জগত পায়ো যদি নিজৰ প্ৰাণৰ হানি কৰে তেন্তে তেওঁৰ কি লাভ? আৰু মানুহে নিজৰ প্ৰাণৰ সলনি বা কি দিব? কিয়নো মানুহৰ পুত্ৰ নিজৰ পিতৃৰ প্ৰভাৱেৰে দূতবিলাকক লগত লৈ আহিবলৈ উদ্যত হৈছে, আৰু তেওঁ তেতিয়া প্ৰতিজনক নিজৰ কৰ্মৰ অনুসাৰে প্ৰতিদান দিব। যিজনে প্ৰভু যীশুখ্ৰীষ্টৰ এজন শিষ্য হোৱাত জড়িত দায়িত্ব স্বীকাৰ নকৰিব তেন্তে তেওঁৰ অনন্তকলীয়া জীৱন হেৰুৱাব। আৰু তাৰ বিপৰীত কথাটো সত্য, খ্ৰীষ্টৰ দ্বিতীয় আগমনত সকলোবোৰ স্থিৰ হ'ব আৰু প্ৰত্যেকে নিজৰ নিজৰ কৰ্মফল ভোগ কৰিব। 28 মই তোমালোকক স্বৰূপকৈ কওঁ, মানুহৰ পুত্ৰক নিজৰ ৰাজ্যলৈ অহা নেদেখে মানে মৃত্যুভোগ নকৰিব এনে কোনো লোক ইয়াত থিয় হৈ থকাবিলাকৰ মাজত আছে। এই পদটো 17 অধ্যায়ত অন্তৰ্ভুক্ত হৈ আছে, কাৰণ যীশুৰ অন্য ৰূপ ধৰা ঘটনাটোৱে তেওঁ কোৱা এই কথাৰে যি বুজাইছিল তাকেই বৰ্ণনা কৰিছে। প্ৰিয় শ্ৰোতা, আজিৰ আলোচনা আমি ইমানতেই সামৰিছো, কিন্তু সামৰণিত আপোনাক এটা প্ৰশ্ন সুধিব খুজিছো। মানুহবিলাকে প্ৰভু যীশুৰ বিষয়ে কি কয় সেই কথালৈ চিন্তা নকৰক, কিন্তু আপুনি প্ৰভু যীশুকনো কোন বুলি ভাবে সেই বিষয়ে নিজকে সুধি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
অকলে আহিছো মই, অকলে যামগো, অকলে আহিছো মই, অকলে যামগো, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰে আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
মৰণলৈ একো ভয় নাই, অকলে আহিছো মই, অকলে যামগো, অকলে আহিছো মই, অকলে যামগো, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন, দুদিনীয়াই জীৱন নাত আমৰি থৈ অভিন। Thank you.
অনাদর অন্ত পরিলে মাটির দেহাতি মাটিতে মিলি